এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ইৰাণত সৃষ্টি হোৱা প্ৰতিকূল পৰিস্থিতিৰ বাবে ভাৰতীয় নাগৰিকসকলক জৰুৰী পৰামৰ্শাৱলী মানি চলিবলৈ পশ্চিম এছিয়াৰ ভাৰতীয় দূতাবাসসমূহৰ আহ্বান, সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ তৎপৰতা, গোৱালপাৰাত জিলা প্ৰশাসনেৰে মুখ্য নিৰ্বাচনী আয়ুক্তৰ বৈঠক, ৰাজ্যজুৰি দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি আৰু ICC T20 বিশ্বকাপ ক্ৰিকেটৰ আজি কলকাতাত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ খেলত ভাৰত আৰু ৱেষ্ট ইণ্ডিজ মুখামুখি। ইৰাণত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ পৰা 400+ আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰাৰ লগতে সময়সূচী সালসলনি কৰা হৈছে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সূত্ৰই এই বিষয়ে প্ৰকাশ কৰি কয় যে মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইপিনে পশ্চিম এছিয়াৰ ভাৰতীয় দূতাবাসসমূহে ভাৰতীয় নাগৰিকসকলক জৰুৰী পৰামৰ্শাৱলী মানি চলিবলৈ আহান জনাইছে। ইজৰাইলস্থিত ভাৰতীয় দূতাবাসে অস্থায়ীভাৱে দেশখনত থকা ভাৰতীয় নাগৰিকসকলক ইতিপূৰ্বে জাৰি কৰা পৰামৰ্শাৱলী মানি চলিবলৈ আৰু সময়মতে সাহায্য আৰু যোগাযোগ সুনিশ্চিত কৰাৰ উদ্দেশ্যে দূতাবাসৰ ৱেবছাইটত নাম পঞ্জীয়ন কৰিবলৈ আহান জনাইছে। একেদৰে তেহৰাণত থকা ভাৰতীয় দূতাবাসেও ভাৰতীয় নাগৰিকসকলক সতৰ্কতা বৰ্তাই ৰাখিবলৈ আহান জনাইছে। দূতাবাস কৰ্তৃপক্ষই প্ৰয়োজন নহলে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আৰু শেহতীয়া ঘটনাক্ৰমৰ বিষয়ে অৱগত হোৱাৰ বাতৰি চাই থাকিবলৈ কৈছে। আবুধাবিত থকা ভাৰতীয় দূতাবাসেও UAEত থকা ভাৰতীয় নাগৰিকসকলক অযথা ভ্ৰমণ এৰাই চলিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। দোহাৰ ভাৰতীয় দূতাবাসেও অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু 24 ঘণ্টাই খোলা থকা হেল্পলাইন নম্বৰ মুকলি কৰিছে। দেশখনত আবদ্ধ ভাৰতীয় লোকসকলে 00974-5564-7502 নম্বৰত ফোন কৰি সাহায্য লাভ কৰিব পাৰিব। ডামাস্কাছত থকা ভাৰতীয় দূতাবাসে অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতিলৈ চাই ছিৰিয়াত থকা সকলো ভাৰতীয় নাগৰিকক অনাৱশ্যকীয় যাত্ৰা এৰাই চলিবলৈ সতৰ্ক হৈ থাকিবলৈ আৰু দূতাবাস তথা ছিৰিয়াৰ কৰ্তৃপক্ষই সময়ে সময়ে জাৰি কৰা সুৰক্ষা নিয়মাৱলী আৰু পৰামৰ্শাৱলী মানি চলিবলৈ আহান জনাইছে। বাগদাদৰ ভাৰতীয় দূতাবাসেও একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। একেদৰে বাহৰেইনৰ ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আৰু দূতাবাস তথা স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশাৱলী মানি চলিবলৈ আহান জনাইছে। উল্লেখযোগ্য যে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীৰ মৃত্যু হোৱা বুলি দেশখনৰ চৰকাৰী টেলিভিছনে নিশ্চিত কৰিছে। প্ৰাপ্ত বাতৰি অনুসৰি আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ সামৰিক আৰু চৰকাৰী স্থানসমূহক লক্ষ্য কৰি চলোৱা বিমান আক্ৰমণত খামেনীৰ মৃত্যু হয়। ৰাজ্যৰ মুখ্য নিৰ্বাচনী আয়ুক্ত অনুৰাগ গোৱেলে সমাগত বিধানসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয়। গোৱালপাৰাত উপস্থিত হৈ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে ভোটগ্ৰহণ কেন্দ্ৰৰ বিৱৰণ, যাতায়াত ব্যৱস্থাৰ প্ৰস্তুতি, EVMৰ সুৰক্ষা ব্যৱস্থা, ষ্ট্ৰংৰুম, ভোট গণনা কক্ষ আদিৰ বিষয়ত জিলা প্ৰশাসনৰ পৰা খতিয়ান লয়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে এই সন্দৰ্ভত গোৱালপাৰা জিলা প্ৰশাসনক কেতবোৰ পৰামৰ্শও আগবঢ়ায়। এই সন্দৰ্ভত গোৱালপাৰাৰ পৰা আমাৰ সংবাদদাতা ৰচিদুল হুছেইনে এইদৰে কয়।
মুখ্য নিৰ্বাচনী আয়ুক্ত অনুৰাগ গোৱেলে পুৱা জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ গোৱালপাৰা জিলা প্ৰশাসনে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চলাই যোৱা কাম কাজৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াৰ বুজ লয়। গোৱালপাৰা জিলা আয়ুক্ত তথা জিলাৰ নিৰ্বাচনী বিষয়া প্ৰদীপ টিমুং, জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, অতিৰিক্ত জিলা আয়ুক্ত জগদীশ ব্ৰহ্ম, নিৰ্বাচনী বিষয়া পল্লৱী বৰকে আদি কৰি নিৰ্বাচনৰ দায়িত্ব থকা বিষয়া কৰ্মচাৰীসকল মুখ্য নিৰ্বাচনী আয়ুক্তৰ পৰ্যবেক্ষণৰ সময়ত উপস্থিত থাকে। মুখ্য নিৰ্বাচনী আয়ুক্ত অনুৰাগ গোৱেলে ভোটগ্ৰহণ কেন্দ্ৰৰ বিৱৰণ, যাতায়াত ব্যৱস্থাৰ প্ৰস্তুতি, EVMৰ সুৰক্ষা ব্যৱস্থা, ষ্ট্ৰংৰুম, ভোটগণনা কক্ষ আদি বিষয়ত জিলা প্ৰশাসনৰ পৰা খতিয়ান লয় আৰু কেতবোৰ পৰামৰ্শ আগবঢ়ায়।
ৰাজ্যৰ আন প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰতো দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে। কাইলৈ সন্ধিয়া ব্ৰহ্মপুত্ৰৰ পাৰত মেঘতা পৰ্বৰে আৰম্ভ হ'বলগীয়া এই উৎসৱৰ 4 মাৰ্চত ধৰ্মীয় শোভাযাত্ৰাৰে সামৰণি পৰিব। পূৰ্বৰ দৰে এইবেলিও দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱত লক্ষাধিক ভক্তৰ আগমন হ'ব বুলি মন্দিৰ পৰিচালনা সমিতিয়ে আশা প্ৰকাশ কৰিছে। এই সন্দৰ্ভত দৌল গোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক গণেশ দাসে এইদৰে কয়।
অহাকালিৰ পৰা ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত 5 দিনীয়া আজি দৌল উৎসৱৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু কালি সন্ধিয়াকৈ 6:30 বজাত মহাপ্ৰভুক সুসজ্জিত সিংহাসনত বহুৱাই তেখেতক মেঘদাহ কার্যসূচী পালন করবল ব্রহ্মপুত্রর পালত নিয়া হব। তার যে আধ্যাত্মিক পূজা পার্বণ আছে সেইখিন করার পিছত তখেতক পুনর্বার মন্দির আনি দৌলত প্রতিষ্ঠা করা হব। আর এই আটাইকদিন অর্থাৎ পাঁচটা দিনেই দৌলত স্থাপিত হব মূলমণিপুত্রের মেঘদাহ কার্যসূচী তেলরে সমাপন করার পিছত পরশিলয় অর্থাৎ 3 মার্চ তারিখ সেদিন মহাপূজা আরম্ভ হব রাতপুরের পর। আর এই মহাপূজার দুপরিয়া এবার হোম হয় আর এবার সন্ধ্যা হয়, যেহেতু এইবেলি পূর্ণগ্রাস চন্দ্রগ্রহণ 2:41 আরম্ভ হব। এই সেইদিনাখনের আমি 3 বজালৈ ভক্তর দর্শন করবো, 3 বজাত আমি বন্ধ করে দিম। পুনর্বার শুদ্ধিকরণের পিছত 7:30 বজাত আমার এই মন্দির দর্শন করবো, অর্থাৎ সেইখিন সময়ত আমার ইয়াত কোনো কার্যসূচী না থাকিব। আর মূল পূজা ভাগ আমার যে মহাপূজা, এই মহাপূজা ভাগ প্রায় 11:30-11:30 বজাত সমাপ্তি হব।
বরপেটা সত্রতো 5-দিনীয়া কার্যসূচীরে দৌল উৎসব অনুষ্ঠিত হব। দৌল উৎসবের সংগতি রাখি আজি বরপেটাত বিভিন্ন জাতি জনগোষ্ঠীয়ে পরিবেশন করা হোলী গীতর একটা বিশেষ সমদল উলিওয়া হয়। মাজুলীর নগাঁও গোসাইবাড়ির ঐতিহাসিক শ্রীশ্রী ফাকুয়া দৌলত 3-দিনীয়া কার্যসূচীরে এই উৎসব অনুষ্ঠিত হব। উৎসবের সংগতি রাখি পানী তোলা, গোসাই কীর্তন, আধ্যাত্মিক সন্মিলন, দিহানাম, ফাকুয়ানাম, দৌলযাত্রা আদি বিভিন্ন কার্যসূচী অনুষ্ঠিত হব। অন্তিম দিনা সন্ধিয়া শিশু শিল্পীসকলে ভাওনা পরিবেশন করব। কোচবিহারের মধুপুর সত্রত কাইলৈর 4 মার্চলৈ শ্রীকৃষ্ণর দৌল উৎসবের আয়োজন করা হয়েছে। উত্তরবঙ্গর সত্র আর নামঘর সমূহর সমন্বয়রক্ষী সমিতির প্রচার সম্পাদক যুগান্ত বায়নে জানা মতে কাইলৈ সত্রত গোধ পর্ব অনুষ্ঠিত হব। পরহিলৈ গোসাইক দৌলত প্রতিষ্ঠা করার দিনজোড়া ভাগবত পাঠ আর নাম প্রসঙ্গ অনুষ্ঠিত হব। 4 মার্চর দিনা গোসাইক লৈ সমগ্র মধুপুর অঞ্চল পরিভ্রমণ করার সেইদিনা হুয়েরি পালন করা হব। দৌল উৎসবের সকল কার্যসূচীত উত্তরবঙ্গর সত্র আর নামঘর সমূহর ভকত বৈষ্ণবসলক অংশগ্রহণ করবলৈ মধুপুর সত্রর সত্রাধিকার পীতাম্বর ফকত আর সমন্বয়রক্ষী সমিতির সম্পাদক ডাক্তর কেশব চন্দ্র দাসে আহ্বান জানাইছে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শাসকীয় বিজেপিয়ে ৰাজ্যত আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাৰ আজি জাগীৰোডৰ পৰা আৰম্ভ হোৱা দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। জাগীৰোডত বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণেৰে ভিন ভিন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য গীতেৰে এই কাৰ্যসূচী অনুষ্ঠিত হয়। জাগীৰোডৰ পৰা মুখ্যমন্ত্ৰীগৰাকী বৃহৎ মটৰচাইকেল সমদলেৰে মৰিগাঁৱৰ দিশে অগ্ৰসৰ হয়। বাৰপুজীয়া, ৰহা, নগাঁও আৰু পুৰণি গুদামত উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰহমপুৰত জন আশীৰ্বাদ যাত্ৰাৰ আজিৰ দিনটোৰ কাৰ্যসূচীৰ অন্ত পেলাব। অসম প্ৰদেশ কংগ্ৰেছেও নাহৰকটীয়াত আজি সময় পৰিৱৰ্তন যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ, বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই অংশগ্ৰহণ কৰে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আসন্ন বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়ে নিশ্চিত কৰিছে। পূৰ্বৰ পৰা প্ৰতিনিধিত্ব কৰি থকা সমষ্টিটোত প্ৰচাৰ অভিযান আৰম্ভ কৰি তেওঁ লগতে কয় যে কংগ্ৰেছৰ সৈতে তেওঁৰ দলৰ আলোচনা সঠিক দিশত আগবাঢ়িছে। মিত্ৰতাৰ বিষয়টো আজি নিশা 12 বজাৰ ভিতৰত স্পষ্ট হ'ব বুলিও বিধায়ক তথা ৰাইজৰ দলৰ নেতাগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে। শিৱসাগৰৰ পৰা আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে দল দুটাৰ মাজৰ মিত্ৰতাৰ সমীকৰণ মিলিলে কংগ্ৰেছ দলে সমষ্টিটো ৰাইজৰ দলক এৰি দিয়াৰ সম্ভাৱনা আছে। ICC T20 বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি কলকাতার ইডেন গার্ডেন্সত হবলগীয়া সুপার 8 পর্যায়ের নিজের অন্তিমখন খেলত ভারত ওয়েস্ট ইন্ডিজের বিরুদ্ধে অবতীর্ণ হব। খেলখন সন্ধিয়া 7 বজাত আরম্ভ হব। ভারতে সেমি ফাইনেলত প্রবেশ করবলে হলে এই খেলখনত জয়লাভ করবই লাগিব। ইপিনে দিল্লীর অরুণ জেটলি স্টেডিয়ামত সুপার 8 পর্যায়ের আন এখন খেলত দক্ষিণ আফ্রিকা জিম্বাবুয়ের বিরুদ্ধে অবতীর্ণ হয়েছে। খেলখনত প্রথমে বেট ধরে জিম্বাবুয়ে নির্ধারিত ওভারত 7টা উইকেট হেরাই 153 রান সংগ্রহ করে। কোকৰাঝাৰ জিলাত আজি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই দুটা গুৰুত্বপূৰ্ণ ভূমি সংৰক্ষণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে বৰ্ষিঝৰা VCDCৰ অধীনৰ এলেকাত 29,60,000 টকা ব্যয় সাপেক্ষ ববোবিল ভূমি উন্নয়ন প্ৰকল্প আৰু তুৰিবাৰী গাঁৱত 66,00,000 টকা ব্যয় সাপেক্ষ ভূমি সংৰক্ষণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে খহনীয়া ৰোধ কৰাকে ধৰি ভূমি সংৰক্ষণৰ বিভিন্ন ক্ষেত্ৰত এই প্ৰকল্পসমূহে সহায় কৰাৰ লগতে কৃষকসকলক জীৱিকা অৰ্জনত সহায় কৰিব বুলি মন্তব্য কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। ইৰাণত সৃষ্টি হোৱা প্ৰতিকূল পৰিস্থিতিৰ বাবে ভাৰতীয় নাগৰিকসকলক জৰুৰী পৰামৰ্শাৱলী মানি চলিবলৈ পশ্চিম এছিয়াৰ ভাৰতীয় দূতাবাসসমূহৰ আহ্বান। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ তৎপৰতা। ৰাজ্যজুৰি দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি আৰু ICC T20 বিশ্বকাপ ক্ৰিকেটৰ আজি কলকাতাত হবলগীয়া ছুপাৰ 8 পৰ্যায়ৰ খেলত ভাৰত আৰু ৱেষ্ট ইণ্ডিজ মুখামুখি। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।